أم اتخذوا من دونه آلهة قل هاتوا برهانكم هذا ذكر من معي وذكر من قبلي بل أكثرهم لا يعلمون الحق فهم معرضون
সিহঁতে তেওঁৰ বাহিৰে বহু উপাস্য গ্ৰহণ কৰিছে নেকি? কোৱা, তেন্তে তোমালোকে ইয়াৰ প্ৰমাণ লৈ আহা। মোৰ লগত যি আছে এইটোহে তেওঁৰ উপদেশ, আৰু এইটোৱে উপদেশ আছিল মোৰ পূৰ্ববৰ্তীসকলৰ, কিন্তু সিহঁতৰ বেছিভাগেই প্ৰকৃত সত্য নাজানে, ফলত সিহঁতে মুখ ঘূৰাই লয়।